এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। অসমবাসীৰ হেঁপাহৰ ৰঙালী বিহুলৈ মাজত এদিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি জনসাধাৰণে বিহুৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। উজনিৰ পৰা নামনিলৈ বিহু ঢোলৰ গুমগুমনি আৰু নাচনীৰ নাচোনৰ চেৱত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। বাপতি সাহোন ৰঙালী বিহু উৎসাহ উদ্দীপনাৰে উদযাপন কৰাৰ প্ৰস্তুতি হিচাপে ৰাজ্যৰ ঠায়ে ঠায়ে বিহু আৰু জনগোষ্ঠীয় নৃত্য তথা লোকবাদ্য বাদনৰ কৰ্মশালাসমূহ প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছে। পৰহিলৈ অসমবাসীয়ে গৰু বিহুৰ দিনা পৰম্পৰাগত ৰীতি নীতিৰে গৰুক গা ধুৱাই গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিব। শিৱসাগৰৰ সমীপৰ ৰুদ্ৰসাগৰৰ পুৰণি পুখুৰী পাৰত অনুসূচিত জাতি মহিলা ঐক্য মঞ্চৰ উদ্যোগত আয়োজিত সাদিনীয়া বিহু আৰু ঢোলবাদন কৰ্মশালাৰ কালি সামৰণি পৰে। 4 এপ্ৰিলৰ পৰা অনুষ্ঠিত এই কৰ্মশালাত 200+ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি বিহু নাচ আৰু ঢোলবাদনৰ প্ৰণালীবদ্ধ প্ৰশিক্ষণ গ্ৰহণ কৰে। এই সন্দৰ্ভত এগৰাকী উদ্যোক্তাই এইদৰে কয়।
সংস্কৃতিৰ অৰ্থ হৈছে শান্তি সম্প্ৰীতি, সংস্কৃতিৰ অৰ্থ হৈছে বিকাশ আৰু প্ৰগতি। গতিকে এই বিকাশ আৰু প্ৰগতিৰ ক্ষেত্ৰত আমি পিছপৰি থকা নাই। বিশেষকৈ আমাৰ অনুসূচিত জাতি মহিলা ঐক্য মঞ্চৰ সমূহ বিষয়ববীয়া যিখিনি মহিলাই কৰিব নোৱাৰা কাম আচলতে একোৱেই নাই, সেয়া আজি প্ৰমাণ কৰি দেখুৱালে। গতিকে এই যি 7-দিনীয়া প্ৰশিক্ষণ কৰ্মশালা হৈছিলে সম্পূৰ্ণ বিনামূলীয়াকৈ অনুষ্ঠিত হ'ল আৰু ইয়াতে সমূহ সদস্যবৃন্দই ইমান ধুনীয়াকৈ সহযোগিতা আগবঢ়াইছে, এয়া সঁচাকৈ আমাৰ কাৰণে এটা গৌৰৱৰ কথা। বিশেষকৈ বিহু বুলি কোৱাৰ লগে লগে আমাৰ অসমীয়া জাতিৰ স্বাভিমান আমাৰ বিহু, গতিকে এই বিহুটোক এনেকৈ কৰ্মশালাৰ মাধ্যমেৰে ৰাইজৰ মাজত তথা আমাৰ কণ কণ শিশুসকলৰ মাজত বৰ্তাই লৈ যাবৰ কাৰণে যি এই প্ৰয়াস সফল হৈছে বুলি মই ভাবোঁ।
সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰ মহকুমা ছাত্ৰ আৰু আঞ্চলিক ছাত্ৰ সন্থা তথা স্থানীয় ৰাইজৰ সহযোগত 2 বহাগত শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত মুকলি বিহু আৰু সাংস্কৃতিক সমাৰোহৰ আয়োজন কৰা হৈছে। এই সমাৰোহ শিক্ষাবিদ তথা লোক সংস্কৃতিৰ গৱেষক ডঃ অনিল শইকীয়াই শুভাৰম্ভ কৰিব। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত ডিব্ৰুগড়ত কালিৰে পৰা 3-দিনীয়াকৈ অসমী বহাগী মেলা অনুষ্ঠিত হৈছে। জিলা পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত এই মেলাত 28টা আত্মসহায়ক গোটৰ বিপণীৰ লগতে বিভিন্ন বিভাগৰ বিপণীয়ে অংশ লৈছে। জিলাখনৰ প্ৰান্তে প্ৰান্তে জনসাধাৰণে বিহুৰ প্ৰস্তুতি চলাইছে। মটক, মৰাণ আৰু আহোম জনগোষ্ঠীৰ লোকসকলে বালি হুঁচৰি আৰম্ভ কৰি বিহুৰ প্ৰস্তুতি চলাইছে। গোৱালপাৰা জিলাত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত 3-দিনীয়াকৈ অসমী ভোগালী মেলা অনুষ্ঠিত হৈছে। মেলাৰ সৈতে সংগতি ৰাখি খেল ধেমালি প্ৰতিযোগিতা, বিহু নাচ, পৰম্পৰাগত সাজপাৰ, লোকগীত আৰু আধুনিক গীতৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। গুৱাহাটী মহানগৰীত নেটভিহাট, লক্ষীধৰ বৰা ক্ষেত্ৰৰ উপৰি বিভিন্ন স্থানত বিহু উপলক্ষে বিপণী মুকলি কৰা হৈছে। বকোত আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উদ্যোগত বিহু নাচৰ কৰ্মশালা অনুষ্ঠিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 23 গৰাকী প্ৰশিক্ষকে এই কৰ্মশালাত প্ৰশিক্ষণ দিছে। কামৰূপ আৰু গোৱালপাৰা জিলাৰ 1200তকৈও অধিক ল'ৰা ছোৱালীয়ে কৰ্মশালাত অংশ লৈছে। বিশ্বনাথ জিলাৰ কলাবাৰীত বিহুৰ কৰ্মশালা অনুষ্ঠিত হৈছে। কৰ্মশালাত 200+ নাচনী আৰু ঢুলীয়াই অংশগ্ৰহণ কৰিছে। সোমনাথ হোজাই প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়ে। উত্তৰ গুৱাহাটীৰ মাইহাং সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বিহু কৰ্মশালাৰ আয়োজন কৰা হৈছে। মঙলদৈ চহৰৰ জয়ন্ত হাজৰিকা স্মৃতি উদ্যানত কালিৰে পৰা বহাগী মেলা অনুষ্ঠিত হৈছে। সোমবাৰলৈ হ'বলগীয়া এই মেলা দৰং জিলাৰ আয়ুক্ত আয়ুষী জৈনে উদ্বোধন কৰে। একেদৰে হাটশিঙিমাৰীতো কালিৰে পৰা 3-দিনীয়া কাৰ্যসূচীৰে বহাগী মেলাৰ আয়োজন কৰা হৈছে। ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত অনুষ্ঠিত এই মেলাৰ জৰিয়তে অঞ্চলটোৰ আত্মসহায়ক গোটৰ সদস্যসকলক হস্তনিৰ্মিত আৰু থলুৱা সামগ্ৰী বিক্ৰীৰ এখন সমন্বিত মঞ্চ প্ৰদান কৰিবলৈ বিচৰা হৈছে। হাফলঙত 3-দিনীয়া কাৰ্যসূচীৰে অসমী বহাগী মেলা অনুষ্ঠিত হৈছে। এই মেলাত লোকসংগীত, বিহু নাচ আৰু পৰম্পৰাগত নৃত্যকে ধৰি ৰাজ্যৰ চহকী পৰম্পৰা প্ৰদৰ্শন কৰা হৈছে। মেলাত অঞ্চলটোৰ বিভিন্ন মহিলা সমিতিয়ে প্ৰস্তুত কৰা পিঠাপনা, হস্তশিল্প, বস্ত্ৰ আদি সামগ্ৰী বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। অসম গ্ৰামীণ জীৱিকা অভিযানৰ তত্বাৱধানত শিলচৰত কালিৰে পৰা বহাগী মেলা অনুষ্ঠিত হৈছে। 13 এপ্ৰিললৈ চলিবলগীয়া এই মেলাত আত্মসহায়ক গোটৰ সদস্যসকলৰ হস্তনিৰ্মিত আৰু থলুৱা সামগ্ৰীৰ প্ৰদৰ্শনী আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। যোৰহাটৰ অল্ড চাৰ্কিট ৰোডত বহাগী মেলাৰ আয়োজন কৰা হৈছে। জিলাখনৰ বিভিন্ন আত্মসহায়ক গোট আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে এই মেলাত অংশগ্ৰহণ কৰিছে। তিতাবৰতো বহাগী মেলা অনুষ্ঠিত হোৱাৰ বাতৰি আহিছে। গুৱাহাটীত কাইলৈৰ পৰা 19 এপ্ৰিললৈ অষ্টম পুৰুষ মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দেশৰ 33খন ৰাজ্যৰ প্ৰায় 800 খেলুৱৈ, প্ৰশিক্ষক আৰু কাৰিকৰী বিষয়াই এই প্ৰতিযোগিতাত অংশ ল'ব। অসম এমএছআৰ বক্সিং সংস্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতাই এখন সংবাদমেলযোগে এই কথা সদৰি কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 9 বজাত।